চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কাৰ, আমাৰ মৰমীয়াল প্ৰভু যীশুৰ মহান নামেৰে আপোনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত ভালে কুশলে আছে আৰু লগতে আমাৰ এই অনুষ্ঠানটোও নিয়মিতভাৱে শুনি আছে। প্ৰিয় শ্ৰোতা, বহুতো শ্ৰোতাই আমালৈ চিঠি পত্ৰ লিখি আছে আৰু অনুষ্ঠান শুনি ভাল পোৱা বুলি, এই অনুষ্ঠান শুনি উপকৃত হোৱা বুলিও বহুতেই আমাক জনায় আৰু তেওঁলোকৰ সেই চিঠিবোৰে আমাক কাম কৰি যাবলৈ যথেষ্ট উৎসাহ যোগায়। আপুনি বাৰু কেতিয়াবা আমালৈ চিঠি লিখিছেনে? অনুগ্ৰহ কৰি আজি এই দুষাৰিমান লিখি পঠিয়াবচোন। এই অনুষ্ঠান যোগে প্ৰচাৰ কৰা কোনো কথা অধিককৈ বুজিবলগীয়া থাকিলেও আমালৈ লিখিব পাৰে। আমাৰ ঠিকনা ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com। প্ৰিয় শ্ৰোতা, আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে নিশ্চয়। যদিহে শুনি আছে তেনেহ'লে আপুনি এই কথা নিশ্চয় জানে যে আমি আজি ভালেমান দিন ধৰি বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদিপুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন চলাই আছো আৰু যোৱা অনুষ্ঠানত আমি আদিপুস্তকৰ 11 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদৰ পৰা 11 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলো। আমি বিশেষভাৱে পাইছিলো বাবিলৰ স্তম্ভৰ কথা। আজি আমি পুস্তকখনৰ 12 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰাই আমাৰ আলোচনা আগবঢ়াই নিব বিচাৰিছো। যিহেতু আমাৰ এই অনুষ্ঠানটো বাইবেল অধ্যয়নৰ অনুষ্ঠান, এই অনুষ্ঠান শুনাৰ সময়ত লগত বাইবেল এখন মেলি ল'লে ভাল হয়। আশা কৰোঁ আপুনি আপোনাৰ বাইবেলখন মেলি লৈছে। আহক বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। হে আমাৰ স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, প্ৰথমতেই তোমাক ধন্যবাদ দিওঁ কাৰণ তুমি আমাক আকৌ এটা নতুন দিন দেখিবলৈ দিলা আৰু তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ আমাক আকৌ এটা সুযোগ দিলা। প্ৰভু, তোমাৰ বাক্যৰ নিগূঢ় তত্ত্ব বুজাই দিয়াৰ ক্ষমতা আমাৰ নাই, সেই সামৰ্থ্যও আমাৰ নাই। তুমিয়েই আমাক বুজাই দিয়া, আমাৰ প্ৰয়োজন অনুসাৰে তুমিয়েই আমাৰ প্ৰত্যেককে বুজাই দিয়া, আমাৰ মৰমৰ শ্ৰোতাসকলক তোমাৰ মাত শুনিবলৈ দিয়া, তেওঁলোকৰ জীৱনত তোমাৰ অনুগ্ৰহৰ আশীৰ্বাদ প্ৰকাশ পাই উঠিবলৈ দিয়া। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাক পৰিচালিত কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ বাবে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আদিপুস্তকৰ দ্বিতীয়টো বিভাজনত আমি প্ৰৱেশ কৰোঁ এই 12 নম্বৰ অধ্যায়ৰ পৰা। ইয়াত পৰিৱেশটো সম্পূৰ্ণ বেলেগ আৰু আমি এতিয়া ধীৰ গতিৰে খোজ কঢ়াৰ নিচিনা লাগিব। এতিয়া গুৰুত্বটো ঘটনাৱলীৰ পৰা ব্যক্তিবিশেষলৈ অপসাৰিত হ'ব। সেই সকলো ব্যক্তি মহান নহলেও তেওঁলোক বিশেষভাৱে দৰকাৰী ব্যক্তি। আদিপুস্তকত আমি তেনে 4 জন ব্যক্তিৰ কথা পাওঁ আৰু ইয়াৰ পাছৰ পুস্তকবোৰত আমি আন আন গুৰুত্বপূৰ্ণ ব্যক্তিবোৰৰ কথা পাওঁ। প্ৰথম 11টা অধ্যায়ত আমি 4টা গুৰুত্বপূৰ্ণ ঘটনাৰ কথা পালো। ঈশ্বৰে কৰা সৃষ্টিকাৰ্য, ছয়তানৰ ফুচলনিত ভুল গৈ মনুষ্যৰ পতন, মানুহৰ পাপৰ শাস্তি হিচাপে ঈশ্বৰে পৃথিৱীলৈ পঠোৱা জলপ্লাৱন, আৰু ঈশ্বৰৰ প্ৰতি বিদ্ৰোহৰ চিনস্বৰূপে মানুহে নিৰ্মাণ কৰা বাবিলৰ স্তম্ভ। এই গোটেই ঘটনাকেইটাত ঈশ্বৰে সমগ্ৰ মানৱ জাতিৰ লগত কাৰ্য কৰা আমি দেখিবলৈ পাওঁ। আদম আৰু অব্ৰাহামৰ বাহিৰে ঈশ্বৰে কাৰো আগত নিজকে প্ৰকাশ কৰা নাছিল। ঈশ্বৰে গোটেই মানৱ বংশৰ সৈতেই কাৰ্য কৰিছিল। কিন্তু 12 নম্বৰ অধ্যায়ত এটা আমূল পৰিৱৰ্তন ঘটা আমি দেখিবলৈ পাওঁ। এতিয়া ঈশ্বৰে আমাৰ আগলৈ আনিব 4গৰাকী ব্যক্তি। ঈশ্বৰে আৰু ঘটনাৰ সৈতে নহয়, ব্যক্তিৰ সৈতেহে কাৰ্য কৰিব, আৰু ব্যক্তিৰ পৰা তেওঁ জাতি গঢ়িব। প্ৰথম ভাগত আমি পাম বিশ্বাস পুৰুষ অব্ৰাহামক। আদি পুস্তক 12 নম্বৰ অধ্যায়ৰ পৰা একেবাৰে 23 নম্বৰ অধ্যায়লৈকে। তাৰ পাছত আমি পাম প্ৰিয় সন্তান ইছহাকক। আদি পুস্তক 24 নম্বৰ অধ্যায়ৰ পৰা 26 নম্বৰ অধ্যায় পৰ্যন্ত। তাৰ পাছত পঢ়িবলৈ পাম মনোনীত কিন্তু অনুশাসিত পুত্ৰ জাকুবৰ কথা। আদি পুস্তক 27 নম্বৰ অধ্যায়ৰ পৰা 37 নম্বৰ অধ্যায় পৰ্যন্ত। আৰু তাৰ পাছত আমি পাম যোচেফৰ কষ্টসহন আৰু গৌৰৱ। আদি পুস্তক 37 নম্বৰ অধ্যায়ৰ পৰা 50 নম্বৰ অধ্যায়। ঈশ্বৰৰ বাক্য বুজিবৰ বাবে এই 4গৰাকী আদি পিতৃৰ কথা জনাটো অতি প্ৰয়োজনীয়। আদি পুস্তকৰ বাকী অংশত আমি এওঁলোকৰ বিষয়ে পঢ়িবলৈ পাম। আমি দেখিছো যে ঈশ্বৰে আৰু বংশবোৰক লৈ কাৰ্য নকৰে। মানুহৰ পতনৰ পাছত আমি কইনৰ পাপটো দেখা পাওঁ। এই পাপটো কি আছিল? অহংকাৰ। কইনৰ খং উঠিছিল কাৰণ আচলতে তেওঁ ঈশ্বৰলৈ অনা উপহাৰ সম্বন্ধে গৰ্বী আছিল। তেওঁৰ উপহাৰটো খুব ভাল বুলি ভাবিছিল, আৰু তেওঁৰ উপহাৰ অগ্ৰাহ্য কৰি ভায়েকৰ উপহাৰ ঈশ্বৰে গ্ৰহণ কৰাৰ কাৰণে তেওঁ ভায়েকক ঘিণ কৰিছিল। তেওঁৰ সেই ঘৃণাই নৰহত্যাৰ ৰূপ ল'লে, আৰু ইয়াৰ মূলতেই আছিল অহংকাৰ। আমি মনত পেলাব পাৰোঁ যে আচলতে ছয়তানৰ পাপৰ মূলতো আছিল অহংকাৰ। অহংকাৰ হৈছে মনেৰে কৰা পাপ, আৰু জলপ্লাৱনৰ সময়ত পাপ আছিল মানুহৰ মাংসিক অভিলাষ। মানুহৰ কাৰ্য আৰু মনৰ চিন্তাও আচলতে মাংসিক অভিলাষ পূৰণৰ অৰ্থেই আছিল। ঈশ্বৰে মানুহক শাস্তি দিবলৈ সেই সময়ত জলপ্লাৱন আনিব লগা হৈছিল, কাৰণ তেতিয়া মাত্ৰ এজন বিশ্বাসকাৰীহে বাকী আছিল। তেওঁৰ নাম আছিল নূহ। তেওঁ আৰু এটা প্ৰজন্মলৈ বাট চাই থকা হলে কিজানি গোটেই মানৱ জাতিটোকেই হেৰুৱাব লগা হ'লহেঁতেন। ঈশ্বৰে গোটেই জগতখনৰ প্ৰতি নিশ্চয় যথেষ্ট ধৈৰ্য প্ৰদৰ্শন কৰিছিল। তেওঁ 969 বছৰ বাট চাইছিল, মথুচেলহৰ গোটেই জীৱনকাল ধৰি। কোনো ব্যক্তিক মন পালতনৰ বাবে 969 বছৰ সুবিধা দিয়া মানে বহুদিন সুবিধা দিয়া নহয়নে বাৰু? কিন্তু ঈশ্বৰলৈ ঘূৰাৰ পৰিৱৰ্তে মানুহবোৰে মুকলিভাৱে বিদ্ৰোহ কৰিছিল, ঈশ্বৰৰ বিৰোধী আত্মকেন্দ্ৰিক মন প্ৰদৰ্শন কৰিছিল। জলপ্লাৱনৰ পাছত বাবিলৰ স্তম্ভটোৱে এই কথা দেখুৱালে যে আচলতে কোনেও ঈশ্বৰক নিবিচাৰে, কেৱল নিজৰ গৌৰৱ কৰিব বিচাৰে, নিজে খ্যাতিমন্ত হ'ব বিচাৰে। বাবিলৰ স্তম্ভৰ পাছত ঈশ্বৰে সমগ্ৰ মানৱ জাতিৰ পৰিৱৰ্তে এজন ব্যক্তিত মন দিলে। সেই ব্যক্তিজনৰ পৰা এটা জাতি তেওঁ উৎপন্ন কৰিব। সেই জাতিটোৰ আগত তেওঁ মনৰ ভাৱ প্ৰকট কৰিব, আৰু সেই জাতিৰ মাজৰ পৰাই তেওঁ মুক্তিদাতাৰ জন্ম দিব। আমাৰ এনে ধাৰণা হয় যে একমাত্ৰ এইধৰণেই ঈশ্বৰে কামটো কৰিব পাৰে। কিন্তু আমি এনেদৰেও ক'ব পাৰোঁ, যদি আন কিবা উপায় আছিলো, এইটো সৰ্বশ্ৰেষ্ঠ উপায় আছিল। যিটো সৰ্বশ্ৰেষ্ঠ সেইটো ঈশ্বৰে কৰিব বুলি আমি তেওঁত নিৰ্ভৰ কৰিব পাৰোঁ। ঈশ্বৰে অব্ৰাহামক বাছি লৈছিল বিশ্বাস পুৰুষ হিচাপে। যিকোনো মানুহৰ তুলনাত অব্ৰাহাম নিঃসন্দেহে অতি মহান লোক আছিল। অব্ৰাহাম আছিল এই পৃথিৱীত আজিলৈকে জন্ম লোৱা লোকসমূহৰ মাজৰ এজন অসাধাৰণ লোক। আজি আমি মহান লোক কেনেদৰে নিৰ্ধাৰণ কৰোঁ? আমি কওঁ মানুহজন বিখ্যাত হ'ব লাগিব। সেই ক্ষেত্ৰত অব্ৰাহাম নিশ্চয় বহু ওপৰত। নিশ্চয় তেওঁ পৃথিৱীৰ ভিতৰত সকলোতকৈ বিখ্যাত মানুহ। আজি ৰেডিঅ' টেলিভিশ্যনৰ যুগতো অব্ৰাহামৰ কথা যিমান মানুহে শুনিছে, আন মানুহৰ কথা সিমান কেতিয়াও শুনা নাই। কোনো বিখ্যাত ৰাষ্ট্ৰপতি, কোনো বিখ্যাত চিত্ৰতাৰকা নাইবা বিখ্যাত খেলুৱৈৰ কথা যিমান মানুহে জানে, অব্ৰাহামৰ কথা তাতকৈ বহু বেছি মানুহে জানিছে আৰু জানিব। পৃথিৱীৰ তিনিটা আগশাৰীৰ ধৰ্মই অব্ৰাহামলৈকে চায়, যিহুদী ধৰ্ম, ইছলাম ধৰ্ম আৰু খ্ৰীষ্ট ধৰ্ম। আজি পৃথিৱীত লাখ লাখ লোক আছে যিসকলে অব্ৰাহামৰ কথা শুনিছে, কিন্তু আমাৰ বাতৰি কাকতৰ শিৰোনামা দখল কৰি থকা বহুতো লোকৰ কথা কেতিয়াও শুনাই নাই। মহান লোকৰ এটা চিন হৈছে খ্যাতি। অব্ৰাহাম বিখ্যাত লোক আছিল, খ্যাতিমন্ত লোক আছিল। মহান লোকৰ আন এটা চিন হৈছে তেওঁৰ চৰিত্ৰৰ মহত্ব, উদাৰতা। অব্ৰাহামতকৈ অধিক উদাৰ কাৰোবাৰ নাম আপোনাৰ মনলৈ আহেনে? অব্ৰাহামৰ নিচিনা উদাৰ কাৰ্য কৰা লোক আমাৰ মনলৈ নাহে। যেতিয়া তেওঁ আৰু ভতিজা লোট পেলেষ্টাইন দেশলৈ আহিছিল, তেতিয়া তেওঁ ভতিজাকক নিজৰ পচন্দমতে ঠাই বাছি ল'বলৈ দিছিল। যি বাকী থাকে তাকেই ল'বলৈ তেওঁ মান্তি হৈছিল। আনকি আমাৰ গীৰ্জাঘৰতো তেনেকুৱা কৰা মানুহ আমি কমেইহে পাওঁ, ব্যৱসায়িক জগতখনৰ কথাটো বাদেই। কিন্তু অব্ৰাহাম আছিল অতি উদাৰ মানুহ। তেওঁ ছদোম আৰু ঘমোৰাৰ ৰজাৰ প্ৰতি কিমান উদাৰ ব্যৱহাৰ কৰিছিল আপুনি মন কৰিছেনে? তেওঁ লুটদ্ৰব্যৰ এপদ বস্তু নলওঁ বুলি কৈছিল, কাৰণ সকলো কথাৰ কাৰণে তেওঁ ঈশ্বৰতেই ভৰসা কৰিছিল। তৃতীয়তে, মহান লোক কোনো বিশেষ যুগৰ সন্ধিক্ষণত আৱিৰ্ভূত হয়, জন্ম লয়। অব্ৰাহামৰ ক্ষেত্ৰত এইটো সত্য। আমি ভাবোঁ মহান লোকৰ আন এটা বিশেষত্ব হ'ব লাগিব, তেওঁ বিশ্বাসৰ বীৰ যেন হ'ব লাগিব। প্ৰত্যেক মহান লোকেই কিবা নহয় কিবা এটা কথাত গভীৰ বিশ্বাস ৰাখে। অব্ৰাহামে বিশ্বাস ৰাখিছিল ঈশ্বৰত। বাইবেলত অব্ৰাহামৰ বিষয়ে কোৱা সৰ্বোত্তম কথাটো এইয়ে যে অব্ৰাহাম বিশ্বাসৰ লোক আছিল। ৰোমিয়া 4:3 আমি এই বুলি পঢ়িবলৈ পাওঁ, পাঠ কৰি দিছো। কাৰণ শাস্ত্ৰই কি কৈছে? অব্ৰাহামে ঈশ্বৰত বিশ্বাস কৰাত সেই বিশ্বাস তেওঁলৈ ধাৰ্মিকতাৰ অৰ্থে গণিত হ'ল। ৰোমিয়া 4:3 আমি বাইবেলৰ এই অধ্যায়বোৰ পঢ়ি যাওঁতে দেখিবলৈ পাম যে ঈশ্বৰে 7 অব্ৰাহামক দেখা দিছিল তেওঁৰ বিশ্বাস ক্ৰমাৎ বৃদ্ধি কৰিবলৈ। তাৰমানে অৱশ্যে অব্ৰাহাম সম্পূৰ্ণ শুদ্ধ আছিল বুলি আমি ক'ব নোৱাৰোঁ, কাৰণ তেওঁ কেইবাবাৰো বিফল হৈছিল। ঈশ্বৰে তেওঁক 4 পৰীক্ষা দিছিল আৰু গোটেই 4 তেওঁ ফেল মাৰিছিল বুলি ক'ব পাৰি। কিন্তু চিমুন পিতৰৰ নিচিনাকৈ তেওঁ উঠিছিল, ধূলি জোকাৰি আকৌ যাত্ৰা আৰম্ভ কৰিছিল। প্ৰিয় শ্ৰোতা, যদি ঈশ্বৰে আপোনাৰ হৃদয়, আপোনাৰ জীৱন স্পৰ্শ কৰে, তেনেহ'লে যদিও আপুনি কেতিয়াবা পৰে, আপুনি আকৌ উঠি যাত্ৰা কৰি থাকিবই। আমি অব্ৰাহামৰ জীৱনত এই সকলো দেখিবলৈ পাম। অধ্যায়টোৰ 3 ঈশ্বৰে অব্ৰাহামক দিয়া 3 প্ৰতিজ্ঞাটোৰ বিষয়ে আমি পাওঁ। পাঠ কৰি দিম 3 আদি পুস্তক 12:1-3 ইয়াত এনেদৰে লিখা আছে, যিহুৱাই অব্ৰাহামক ক'লে, তুমি নিজ দেশ, নিজ জ্ঞাতিকুটুম্ব আৰু নিজ পিতৃৰ ঘৰ ত্যাগ কৰি মই যি দেশ তোমাক দেখুৱাম সেই দেশলৈ ব'লা, আৰু মই তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম আৰু তোমাক আশীৰ্বাদ কৰি তোমাৰ নাম খ্যাতিমন্ত কৰিম, তাতে তুমি আশীৰ্বাদৰ আকৰ হবা। যিবিলাকে তোমাক আশীৰ্বাদ কৰে সিবিলাকক মই আশীৰ্বাদ কৰিম, আৰু তোমাক যিকোনোৱে সাউ দিয়ে তাক মই সাউ দিম, আৰু তোমাতেই পৃথিৱীৰ সমুদায় গোষ্ঠীয়ে আশীৰ্বাদ পাব। প্ৰথমটো প্ৰতিজ্ঞা হৈছে দেশ। মই তোমাক এক দেশ দেখুৱাম আৰু সেই দেশ মই তোমাক দিম। প্ৰতিজ্ঞাৰ দ্বিতীয় ভাগটো হৈছে জাতি। মই তোমাৰ পৰা এক মহাজাতি উৎপন্ন কৰিম আৰু মই তোমাক আশীৰ্বাদ কৰিম, তোমাৰ নাম বিখ্যাত কৰিম। প্ৰতিজ্ঞাটোৰ তৃতীয়টো ভাগ হৈছে তেওঁ আব্ৰাহামক আনৰ বাবে আশীৰ্বাদ স্বৰূপ কৰিব, তোমাতেই পৃথিৱীৰ জাতিসমূহ আশীৰ্বাদ প্ৰাপ্ত হ'ব। আব্ৰাহামৰ আগত কৰা প্ৰতিজ্ঞা ঈশ্বৰে পালন কৰিছেনে বাৰু? ঈশ্বৰে আব্ৰাহামৰ পৰা এক জাতি উৎপন্ন কৰিছে, যি জাতি পৃথিৱীত সুদীৰ্ঘ দিন ধৰি তিষ্ঠি আছে। আন কোনো জাতিয়ে এই জাতিৰ সমকক্ষ নহয় এই ক্ষেত্ৰত। আব্ৰাহাম পৃথিৱীৰ সকলো জাতিৰ বাবে আশীৰ্বাদ স্বৰূপ হৈছেনে বাৰু? হয়, যীশুখ্ৰীষ্টৰ জৰিয়তে এইটো সফল হৈছে, কাৰণ যীশুখ্ৰীষ্টই আব্ৰাহামৰ বংশতেই জন্ম লৈছিল। কিন্তু প্ৰথমটো ফলিয়াবলৈ বাকী। তেওঁলোকে আজি যুঁজ বাগৰ কৰি কোনোমতে সেই দেশত খামুচি ধৰি আছে, কিন্তু প্ৰকৃত অৰ্থত সেই দেশ আব্ৰাহামৰ জাতিয়ে আজিও পোৱা নাই, কাৰণ তেওঁলোকৰ অবাধ্যতাৰ কাৰণে সেই প্ৰতিজ্ঞাৰ দেশৰ পৰা ইছৰাইল জাতিক ঈশ্বৰে নিৰ্বাসন দিছিল। যদিও পিছত উভতাই আনিছিল, কিন্তু সম্পূৰ্ণ অধিকাৰ আজিলৈকে তেওঁলোকে পোৱা নাই। কিন্তু এদিন ঈশ্বৰে প্ৰকৃত অৰ্থত তেওঁলোকক সেই প্ৰতিজ্ঞাৰ দেশত সংস্থাপিত কৰিব। সেই প্ৰতিজ্ঞাৰ প্ৰতি সঁহাৰি দিবলৈ আব্ৰাহামে কি কৰিলে? এক নম্বৰ পদত আমি পাওঁ যে যীহোৱাই আব্ৰামক ক'লে। আমি শাস্ত্ৰৰ আন অংশত পাওঁ যে সেই সময়ত আব্ৰাহামে কলডিয়াবিলাকৰ উৰ অঞ্চলত বাস কৰিছিল। আমি পাঠ কৰি দিম পাচনিৰ কৰ্ম 7 অধ্যায়ৰ 2 পদৰ পৰা 4 পদ। তাত আমি এনেদৰে পাওঁ, তাতে তেওঁ ক'লে, হে ভাইসকল আৰু হে পিতৃসকল, শুনক, আমাৰ ওপৰ পুৰুষ আব্ৰাহাম হাৰুণ নগৰত থকাৰ আগেয়ে মেচপটামিয়া দেশত থাকোঁতে প্ৰতাপৰ ঈশ্বৰে দেখা দি তেওঁক ক'লে, তুমি নিজ দেশ নিজ জ্ঞাতিকুটুম্বক এৰি যি দেশ মই তোমাক দেখুৱাম সেই দেশলৈ ব'লা। তাতে তেওঁ কলডিয়াবিলাকৰ দেশ এৰি হাৰুণত বসতি কৰিলে। পাছে তেওঁৰ পিতৃ মৰাত আপোনালোকে এতিয়া বসতি কৰা এই দেশলৈ ঈশ্বৰে তেওঁক আনিলে। পাচনিৰ কৰ্ম 7 অধ্যায়ৰ 2, 3, আৰু 4 পদ পাঠ কৰি দিলোঁ। আব্ৰাহামে তেওঁৰ ঘৰ, তেওঁৰ ব্যৱসায়, উৰ অঞ্চলত থকা উন্নত সভ্যতা সকলো এৰি ঈশ্বৰৰ বাধ্য হৈ ওলাই আহিল। তেওঁ কলৈ যাবগৈ সেইটো নাজানিও ওলাই আহিল। তথাপি এইটো সম্পূৰ্ণ বাধ্যতা নাছিল, কাৰণ তেওঁ লগত পৰিয়ালৰ কিছু লোক লৈছিল। তেওঁ লগত দেউতাক 13 লৈছিল, কিন্তু ঈশ্বৰে ল'বলৈ মানা কৰিছিল। ঈশ্বৰে তেওঁক পৰিয়ালবৰ্গৰ পৰা কিয় আঁতৰ কৰি নিব বিচাৰিছিল? উত্তৰটো আমি যীহোশুৱা পুস্তকত পাওঁ, যীহোশুৱা 24 অধ্যায়ৰ 2 পদ পাঠ কৰি দিম, শুনিবচোন। তেতিয়া যীহোশুৱাই সকলো লোকক ক'লে, ইছৰাইলৰ ঈশ্বৰ যীহোৱাই এই কথা কৈছে, আগৰ কালত আব্ৰাহামৰ আৰু নাহোৰৰ পিতৃ 13 আদি তোমালোকৰ ওপৰ পিতৃবিলাকে নদীৰ সিপাৰে বাস কৰিছিল আৰু ইতৰ দেৱতাবোৰক পূজা কৰিছিল, অৰ্থাৎ তেওঁলোকে আন দেৱ দেৱীৰ প্ৰতিমা সেৱা কৰিছিল। এতিয়া আমি আদি পুস্তকৰ 12 অধ্যায়ৰ 4 পদটো পঢ়ি দিম। পাছে আব্ৰামে যীহোৱাৰ কথা অনুসাৰে যাত্ৰা কৰিলে আৰু লোটো তেওঁৰ লগত গ'ল। হাৰুণ নগৰৰ পৰা যোৱাৰ সময়ত আব্ৰামৰ বয়স 75 আছিল। এতিয়া তেওঁ ঈশ্বৰৰ নিৰ্দেশমতে কণাললৈ আগবাঢ়িব। ঈশ্বৰ তেওঁৰ লগত গৈছিল, তথাপি আমি জানো আব্ৰাহামৰ বাধ্যতা সম্পূৰ্ণ বাধ্যতা নাছিল, কাৰণ লগত দেউতাকক তেওঁ লৈছিল। 5 পদ, কনান দেশলৈ যাবৰ অৰ্থে আব্ৰামে তেওঁৰ ভাৰ্যা চাৰিক আৰু ভতিজা পুতেক লোটক আৰু তেওঁলোকৰ উপাৰ্জিত সকলো ধন সম্পত্তি আৰু হাৰণত পোৱা সকলো মানুহক লৈ যাত্ৰা কৰিলে। পাছে সিবিলাককে কনান দেশ পালেগৈ। আব্ৰাহামে লগত ভাৰ্যা চাৰিক লৈছিল, সেইটো ঠিকেই আছিল। আব্ৰাহামে হাৰণত যিখিনি সময় কটাইছিল সেই সময়খিনি আচলতে লোকচান আছিল, কাৰণ ঈশ্বৰৰ আশীৰ্বাদ তেওঁলৈ অহাত পলম হ'ব ধৰিছিল। তেওঁ পেলেষ্টাইন দেশ নোপোৱালৈকে ঈশ্বৰে তেওঁক আৰু দেখা দিয়া নাছিল। ছয় নম্বৰ পদ, আৰু অব্ৰামে সেই দেশৰ মাজেদি ছিখিম নামেৰে ঠাইলৈ গৈ মৰিৰ এলুন গছজোপাৰ ওচৰ পালে। সেই কালত কনানিয়াবিলাক সেই দেশত আছিল। কনানিয়াবিলাক হামৰ পুত্ৰ কনানৰ বংশধৰ বুলি আমি পাইছো। বহুতো লোকে ভাবে অব্ৰাহামে ভয়ানক উৰ অঞ্চল এৰি শস্য শ্যামলা কনানলৈ আহিছিল, অৰ্থাৎ এনেদৰে আহি অব্ৰাহামৰ লাভ হৈছিল। কিন্তু এই কথা আমি মানি ল'ব নোখোজো। বাইবেলে আমাক সেই বুলি কোৱা নাই। আমি পুৰাতত্ববিদসকলৰ আৱিষ্কাৰৰ পৰা এই কথা জানিব পাৰো যে সেই সময়ত উৰ অঞ্চলৰ সভ্যতা অতি উন্নত আছিল, অতি চহকী নগৰ আছিল সেই উৰ। অব্ৰাহামে সেই সকলো জাক জমকতা এৰি কনানলৈ আহিছিল। কনানীয়বিলাক সভ্য নাছিল, বৰ্বৰ আছিল। অব্ৰাহামে লাভৰ বাবে কনানলৈ অহা নাছিল, ঈশ্বৰৰ নিৰ্দেশ মানিহে আহিছিল। তেওঁ বাধ্যতা দেখুৱালে। তেতিয়া কি হল চাওক, সাত নম্বৰ পদ, পাছে যিহুৱাই অব্ৰামক দৰ্শন দি কলে, তোমাৰ বংশকেই মই এই দেশ দিম। তাতে তেওঁ নিজকে দৰ্শন দিয়া যিহুৱালৈ সেই ঠাইতে এটা যজ্ঞবেদী নিৰ্মাণ কৰিলে। ঈশ্বৰে তেওঁক দ্বিতীয়বাৰ দৰ্শন দিলে। অব্ৰাহামে ঈশ্বৰৰ উদ্দেশ্যে এটি যজ্ঞবেদী সাজিলে, কিন্তু পলম হোৱা ঠাই সেই হাৰণত থাকোঁতে ঈশ্বৰে তেওঁক দেখা দিয়া নাছিল। আমি বাইবেল পঢ়িও কেতিয়াবা লাভৱান নহওঁ, আশীৰ্বাদ নাপাওঁ, কাৰণ আমি ঈশ্বৰে আমাক ইতিমধ্যে দিয়া পোহৰত চলা নাই। আমি যদি ঈশ্বৰৰ প্ৰতি বাধ্য হওঁ, আমালৈ অধিক আশীৰ্বাদ আহিব। অব্ৰাহামে ঈশ্বৰৰ প্ৰতি বাধ্যতা প্ৰদৰ্শন কৰি কনানলৈ নহা পৰ্যন্ত ঈশ্বৰৰ পৰা আশীৰ্বাদ পোৱা নাছিল। এতিয়া ঈশ্বৰে আকৌ তেওঁক দেখা দিছে। তেওঁ ঈশ্বৰৰ উদ্দেশ্যে এটি যজ্ঞবেদী সাজিছে। আঠ নম্বৰ পদ, পাছে তেওঁ সেই ঠাই এৰি বৈত এলৰ, ঈশ্বৰৰ গৃহ, পূবফালৰ পৰ্বতটো পাই বৈত এলক পশ্চিম আৰু অয়ক পূব কৰি তাতে তেওঁৰ তম্বুঘৰ তৰিলে। সেই ঠাইটো তেওঁ জিহুৱালৈ এটা যজ্ঞবেদী নিৰ্মাণ কৰি জিহুৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলে। সেই দেশ পাই অব্ৰাহামে দুটা কাম কৰিছে। তেওঁৰ তম্বু তৰিছে, তাৰ পাছত এটি যজ্ঞবেদী সাজিছে। সেইটো আছিল ঈশ্বৰৰ প্ৰতি তেওঁৰ সাক্ষ্য। অব্ৰাহাম যলৈকে গৈছিল তাতেই ঈশ্বৰৰ উদ্দেশ্যে এটা চিন তেওঁ ৰাখিছিল। প্ৰিয় শ্ৰোতা, আপোনাৰ বাৰু সাক্ষ্য কি? সাক্ষ্য ৰাখিবলৈ আপুনি আপোনাৰ ঘৰৰ আগত প্ৰচাৰ পত্ৰিকা নাৰাখিলেও হ'ব, নাইবা আপোনাৰ গাড়ীৰ বাম্পাৰত জিচাছ ছেভছ বুলি ষ্টিকাৰ নলগালেও হ'ব। বহুতে তেনেদৰে ষ্টিকাৰ লগাই আকৌ পাগলৰ দৰে গাড়ী চলাই যায়। সেইটো আচলতে একো সাক্ষ্য নহয়। অব্ৰাহামে নীৰৱে ঈশ্বৰৰ আৰাধনা কৰি গৈছিল, আৰু কনানিয়া লোকসকলে সোনকালে বুজি পাইছিল যে অব্ৰাহামে ঈশ্বৰ জিহুৱাৰ আৰাধনা কৰে। ন নম্বৰ পদ, তাৰ পাছত অব্ৰামে ক্ৰমে দক্ষিণ অঞ্চললৈ যাত্ৰা কৰিলে। অব্ৰাহামে অলপ গৰম পৰিৱেশ পাইছিল দক্ষিণলৈ গৈ। তেওঁ উঘৰিৰ দৰে জীৱন কটাইছিল। তাৰ পাছত আমি অব্ৰাহামৰ জীৱনৰ এটা বিফলতাৰ কথা পাওঁ। আচলতে এইটো দ্বিতীয়টো বিফলতা। দহ নম্বৰ পদ, পাছে সেই দেশত আকাল হ'ল, আৰু আকাল অতিশয়ৰূপে বৃদ্ধি হৈ যোৱাত অব্ৰামে মিছৰ দেশত প্ৰৱাস কৰিবলৈ নামি গ'ল। ঈশ্বৰে অব্ৰাহামক সেই দেশ এৰিবলৈ কোৱা নাছিল, কিন্তু দেশত আকাল হৈছিল। গতিকে অব্ৰাহামে সেই আশীৰ্বাদৰ দেশ এৰি ভাৰ্যা ছাৰাৰ সৈতে মিছৰ দেশলৈ যাত্ৰা কৰিছিল। কিন্তু ঈশ্বৰে তেওঁক সেইটো কৰিবলৈ কোৱা নাছিল। ঈশ্বৰে অব্ৰাহাম আৰু তেওঁৰ বংশক সেই কনান দেশখনেই দিছিল। সেইখনেই আছিল প্ৰতিজ্ঞাৰ দেশ। কিন্তু অব্ৰাহামে ঈশ্বৰক বিশ্বাস নকৰি মিছৰ দেশলৈ গুচি গৈছিল। বাইবেলত মিছৰ দেশে বুজায় এই জগতক। আজি খ্ৰীষ্টীয় বিশ্বাসীসকলকো জগতে সহজে আকৰ্ষণ কৰি লৈ যায়, অপথে লৈ যায়। মানুহে নানা অজুহাত দেখুৱাই জগতৰ সৈতে মিলি পৰে। মিছৰলৈ গৈ থাকোঁতে অব্ৰাহামেও নিশ্চয় নানা যুক্তি দেখুৱাইছিল, কিন্তু লগে লগে সমস্যাৰ সৃষ্টি হ'ল ছাৰাক লৈ, কিয়নো ছাৰা অতি সুন্দৰী আছিল। এঘাৰ আৰু বাৰ নম্বৰ পদ, তেওঁ মিছৰ দেশত সোমাবলৈ ধৰোঁতে তেওঁৰ ভাৰ্যা ছাৰিক ক'লে, চোৱা, তুমি যে সুন্দৰী তিৰোতা তাক মই জানো। এইকাৰণে মিছৰীয়বিলাকে তোমাক দেখি তুমি মোৰ ভাৰ্যা বুলি মোক বধ কৰি তোমাক জীয়াই ৰাখিব। আচলতে আৱিষ্কাৰ হোৱা ডেড চি স্ক্ৰল নামৰ প্ৰাচীন পাণ্ডুলিপিত ছাৰাৰ সৌন্দৰ্যৰ বৰ্ণনা পোৱা গৈছে। ছাৰা যে অতি সুন্দৰী আছিল তাত কোনো সন্দেহ নাই। সেই ডেড চি স্ক্ৰলত বাইবেলত বৰ্ণোৱা অব্ৰাহামৰ পৰিব্ৰজনৰ কথাও পোৱা গৈছে আৰু বাইবেলে দিয়া বৰ্ণনা সঁচা বুলি প্ৰমাণিত হৈছে। সেই প্ৰতিজ্ঞাৰ দেশ কণান অতি সাৰুৱা আৰু শস্যশ্যামলা দেশ বুলিও তাত বৰ্ণিত আছে। কিন্তু মাজে মাজে আকাল হৈছিল। অব্ৰাহামে সেই আকালৰ সময়তে সেই দেশ এৰি মিছৰলৈ গৈছিল আৰু সুন্দৰী পত্নী চাৰাক লৈ সমস্যাত পৰিছিল। এৰা প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে গ'লে এনেকুৱাই হয়। আপুনি বাৰু জীৱনত কিবা সমস্যাৰ সন্মুখীন হৈছে নেকি? হয়তো ঈশ্বৰৰ ইচ্ছাৰ সৈতে আপুনি চলা নাই। এবাৰ নিজকে সুধি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
মানুহে কতনো সময় যে পায়, প্ৰভু যীশুৰ কথা ভাবিবলৈ খন্তে সময় নোলা, সময়ো কৰি যিসুয়ে দুনা রাগ বিরাগ আর জাগতিকতা জীবনের ভুক্তি আত্মঘোষায়, রাগ বিরাগ আর জাগতিকতায় জীবনের ভুক্তি আত্মঘোষায়। তো চাই প্ৰকৃতি শান্তি যিসু হেহে পায় তেওঁতে আত্মাই চিৰণি পায় সময় কয়।